এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ভাৰত ৰত্নৰ সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালয় প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। কালি ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে চলিত বছৰৰ বাবে 69 গৰাকী কৰ্মচাৰীলৈ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা বঁটাসমূহ ঘোষণা কৰে। আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। ৰাজ্যৰ বিভিন্ন জিলাত আজি লোককল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গুৱাহাটীৰ শিলপুখুৰীত থকা গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে। অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভাও অনুষ্ঠিত কৰা হয়। আজি আলাবৈ ৰণ স্মৃতি দিৱস। 1669 চনৰ আজিৰ দিনটোতে আহোম আৰু মোগল সেনাৰ মাজত উত্তৰ গুৱাহাটীৰ সমীপৰ আলাবৈত এই যুদ্ধ সংঘটিত হৈছিল। ইতিহাসৰ পাতত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা আলাবৈ ৰণত অসমৰ 10,000 সেনাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। অসমীয়া সেনাৰ বীৰত্ব আৰু ত্যাগক সোঁৱৰণ কৰি প্ৰতিবছৰে আজিৰ এই দিনটোতে আলাবৈ ৰণ স্মৃতি দিৱস পালন কৰি অহা হৈছে। অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ উদ্যোগত কামৰূপ জিলা প্ৰশাসন আৰু শৰাইঘাট জাৰ্নেলিষ্ট ফৰামৰ সহযোগত আজি এই উদযাপন কৰা হৈছে। পুৱা আলাবৈ পাহাৰ দাঁতিত পতাকা উত্তোলন আৰু আলাবৈ ৰণৰ 10,000 শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পাছতে এখন স্মৃতিচাৰণ সভাও অনুষ্ঠিত কৰা হয়। ইপিনে আজি সন্ধিয়া ঐতিহাসিক আলাবৈ ৰণ স্মৃতি যুগমীয়া কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰায় 155 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা স্মৃতিসৌধ প্ৰকল্পৰ সমীপত আলাবৈ ৰণৰ শ্বহীদসকলৰ স্মৃতিত 10,000 বন্তি প্ৰজ্বলন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাহস আৰু দেশভক্তিৰ অনুপম নিদৰ্শনেৰে মোগলৰ বিৰুদ্ধে অসীম সাহসেৰে যুঁজ দি প্ৰাণ আহুতি দিয়া অসমৰ বীৰ আহোম সৈন্যসকলৰ পবিত্ৰ স্মৃতিত নিৰ্মাণ কৰা আলাবৈ ৰণ স্মৃতি ক্ষেত্ৰই অসমীয়া সৈন্যৰ আত্মত্যাগ আৰু বীৰত্বৰ গাথাক চিৰস্মৰণীয় কৰি ৰাখিব বুলি সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰে। মোৰ ৰেচম মোৰ গৌৰৱ শীৰ্ষক বিষয়ৰে কালি মাহমৰা মুগা বহুমুখী প্ৰকল্প কেন্দ্ৰত কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত মুগা আৰু এৰী শিল্প সন্দৰ্ভত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ ৰেচম প্ৰযুক্তি হস্তান্তৰ অভিযানৰ 100 দিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে মুগা আৰু এৰীৰ উৎপাদন আৰু স্বাৱলম্বিতা সন্দৰ্ভত বিশেষ আলোচনাও অনুষ্ঠিত হয়। কেন্দ্ৰীয় ৰেচম বৰ্ডৰ মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ কাৰ্তিক নেওগ, কনিষ্ঠ বিজ্ঞানী ডঃ চিণ্ট এণ্ড মাৰ্ঘেৰিটাৰ ৰেচম অধীক্ষক ডঃ দীপক নাথকে ধৰি ভালেসংখ্যক ব্যক্তিয়ে এই আলোচনাত অংশগ্ৰহণ কৰে। আলোচনাত 70 গৰাকী এৰী আৰু মুগা পালকে অংশ লয়। দেশৰ 1,00,000 কৃষকক এই অভিলাষী লক্ষ্যৰে সামৰি লোৱাৰ বাবে 3 জুলাইত আৰম্ভ হোৱা 100 দিনীয়া অভিযান ছেপ্টেম্বৰলৈকে অব্যাহত থাকিব বুলি প্ৰকাশ কৰা হৈছে। অভিযানৰ অধীনত ডিব্ৰুগড় জিলাৰ কেইবাটাও ৰাজহ চক্ৰৰ ৰেচম চক্ৰসমূহ সামৰি লোৱা হ'ব। উল্লেখযোগ্য যে 2024-25 বৰ্ষত 123.57 মেট্ৰিক টন উৎপাদনেৰে অসমৰ এৰী ৰেচম উৎপাদনত ডিব্ৰুগড় জিলা দ্বিতীয় স্থানত আছে। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ 4th মৃত্যুবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি অহা 11 আগষ্টত নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰা হ'ব। সেইদিনাই সাংবাদিক সঞ্জীৱ নন্দী সোঁৱৰণী যুৱ সাংবাদিকতা বঁটাও প্ৰদান কৰা হ'ব। কালি ডিব্ৰুগড় প্ৰেছ ক্লাবত অনুষ্ঠিত সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটাৰ বাবে সোণাৰীৰ জ্যেষ্ঠ সাংবাদিক সূৰ্য ফুকন আৰু সঞ্জীৱ নন্দী সোঁৱৰণী বঁটাৰ বাবে ডিব্ৰুগড়ৰ যুৱ সাংবাদিক হিৰণ্য বৰাক বাছনি কৰা হৈছে। ইয়াৰ লগতে অহা 10 আগষ্টত সাংবাদিকতাৰ কৰ্মশালাৰো আয়োজন কৰা হৈছে। এই কৰ্মশালাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমী বিভাগৰ অধ্যাপক ডঃ সত্যকাম বৰঠাকুৰ, অইল ইণ্ডিয়া লিমিটেডৰ মহাপ্ৰবন্ধক ত্ৰিদীপ হাজৰিকা আৰু বিশিষ্ট সাংবাদিক সুবীৰ ভৌমিকে সমল ব্যক্তি হিচাপে অংশ ল'ব। কৰ্মশালাত সকলো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশ ল'ব পাৰিব বুলি প্ৰেছ ক্লাবৰ তৰফৰ পৰা জনোৱা হৈছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।